إن الذين كفروا بعد إيمانهم ثم ازدادوا كفرا لن تقبل توبتهم وأولئك هم الضالون.
নিশ্চয় যিসকলে ইমান পোষণ কৰাৰ পিছত কুফুৰি কৰিছে তাৰ পিছত সিহঁতে কুফুৰি কাৰ্যত অধিক আগুৱাই গৈছে, সিহঁতৰ তওবা কেতিয়াও কবুল কৰা নহ'ব আৰু সিহঁতেই হৈছে পথভ্ৰষ্ট.